وَإِذَا لَمْ تَأْتِهِمْ بِآيَةٍ قَالُوا لَوْلَا اجْتَبَيْتَهَا قُلْ إِنَّمَا أَتَّبِعُ مَا يُوحَى إِلَيَّ مِنْ رَبِّي هَذَا بَصَائِرُ مِنْ رَبِّكُمْ وَهُدًى وَرَحْمَةٌ لِقَوْمٍ يُؤْمِنُونَ
তুমি যেতিয়া সিহঁতৰ ওচৰলৈ সিহঁতে বিচৰা মতে কোনো আয়াত লৈ নাহা তেতিয়া সিহঁতে কয় তুমি নিজেই এটা আয়াত বনাই নোলোৱা কিয় কোৱা মোৰ প্ৰতিপালকৰ তৰফৰ পৰা মোৰ প্ৰতি ওহী হিচাপে যি প্ৰেৰণ কৰা হয় মই কেৱল তাৰে অনুসৰণ কৰোঁ এই কোৰাণখন হৈছে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণ লগতে এইখন ইমানদাৰ সম্প্ৰদায়ৰ বাবে হিদায়ত আৰু ৰহমত